নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো দিশা শৰ্মাই। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ 23,956 গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। স্থায়ী নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে কাইলৈৰ পৰা অহা 8 ছেপ্টেম্বৰলৈকে সঞ্চালকালয়ৰ পৰ্টেল dee.assam.gov.in মুকলি কৰিব বুলি ঘোষণা কৰিছে। সঞ্চালকালয়ে এটা নিৰ্দেশনাযোগে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা ঠিকাভিত্তিক আৰু চেকপুল শিক্ষকসকলে পৰ্টেলৰ জৰিয়তে যিকোনো ওজৰ আপত্তি দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিছে। তদুপৰি নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত আবেদন স্থগিত ৰখা 834 জন প্ৰাৰ্থীয়ে পৰ্টেলত থকা লিংকত ওজৰ আপত্তিৰ লগতে নথিপত্ৰ দাখিল কৰিব পাৰিব। চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰা শিক্ষকসকলৰ নিযুক্তি পত্ৰ জিলা আৰু বিদ্যালয়ৰ নামৰ ক্ষেত্ৰত কিবা অমিল ধৰা পৰিলে সেই অভিযোগো পৰ্টেলত সন্নিৱিষ্ট হৈ থকা লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিটো ওজৰ আপত্তিৰ বিপৰীতে সমৰ্থিত নথিপত্ৰ দাখিল কৰিব লাগিব। পৰ্টেলৰ জৰিয়তে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কালি সন্ধিয়াৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। মহানগৰীখনৰ জুৰুদ, ৰুক্মিণীগাঁও, পাঞ্জাৰিবাৰী, কাহিলিপাৰা, নুনমাটি, হাতীগাঁও, বেলতলা পথ, যোৰাবাটকে ধৰি কেইবাটাও মূল পথত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ আহ যাহত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। ফলত কোনো কোনো ঠাইত জনসাধাৰণ নিজ গৃহত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। মহানগৰীৰ বিভিন্ন স্থানত পথচাৰীৰ লগতে বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল অধিক সমস্যাৰ সন্মুখীন হৈছে। মেঘালয়ৰ পৰা নামি অহা পানীয়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি জটিল কৰি তুলিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগজাননী অনুসৰি মহানগৰীখনত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে মহানগৰীখনত বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও অঞ্চলত যান বাহনৰ চলাচল হ্ৰাস কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি বশিষ্ঠ থানাৰ অন্তৰ্গত বালুঘাট, হাতীগাঁও থানাৰ অন্তৰ্গত লিটিল ফ্লাৱাৰ স্কুল আৰু সিজুবাৰী অঞ্চল, ছাৰ্ভে ৱায়াৰলেছ অঞ্চল, ৰুক্মিণীগাঁও আৰু ৰাজগড় পথেৰে যান বাহন চলাচল হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আজি মীন বিভাগে অভিযান চলাই বিভিন্ন মীন পালন প্ৰকল্প পৰিদৰ্শন কৰে। জিলা মীন বিভাগে জুৰিয়া, দগাঁও, গদাইমাৰী, মেলেকা, ঢিং আদি অঞ্চলৰ পুখুৰীসমূহৰ পানী নমুনা সংগ্ৰহ কৰে। মীন বিষয়াসকলে প্ৰকাশ কৰা মতে অঞ্চলটোৰ মাছৰ পুখুৰীসমূহৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আজি পানী নমুনা পৰীক্ষা কৰা হয়। বিষয়াসকলে জনোৱা অনুসৰি এই পুখুৰীসমূহত ইউৰিয়া সাৰৰ উপস্থিতি পোৱা হোৱা নাই। অৱশ্যে সংগ্ৰহ কৰা পানী নমুনা পৰীক্ষাৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি তেওঁলোকে প্ৰকাশ কৰে। ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ আজি পেৰিছ পেৰাঅলিম্পিকৰ চতুৰ্থ দিনা বিভিন্ন শিতানৰ পদকৰ যুঁজত অৱতীৰ্ণ হৈছে। ৰবি ৰংগুলীয়ে পুৰুষৰ শ্বটপুটত পঞ্চম স্থানত থমকি ৰব লগা হয়। আনহাতে নিশাত কুমাৰে নিশা প্ৰায় 10:40 পুৰুষৰ হাই জাম্পৰ 347 শিতানত ফাইনেলত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰাঅলিম্পিকৰ মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ SH1 শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত কয় যে এয়া দেশৰ বাবে সঁচাকৈয়ে গৌৰৱৰ ক্ষণ। ৰুবিনাৰ অসাধাৰণ একাগ্ৰতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে উল্লেখনীয় সফলতা কঢ়িয়াই অনা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াইও ৰুবিনাক অভিনন্দন জনাইছে। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ড BCCIয়ে কালি 19 বছৰৰ অনুৰ্ধৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ মাল্টি ফৰ্মেট হোম ছিৰিজৰ সময়সূচী ঘোষণা কৰে। জুনিয়ৰ বাছনি সমিতিয়ে 3খন 50 অভাৰৰ খেল আৰু 2খন 4দিনীয়া খেলৰ বাবে 19 বছৰৰ অনুৰ্ধৰ খেলুৱৈসকলক বাছনি কৰি উলিয়াইছে। মহম্মদ আৱনে 50 অভাৰৰ বাবে খেলিবলগীয়া দলটোক আৰু সোহম পাডৱাধনে 4দিনীয়া খেলৰ দলটোক নেতৃত্ব দিব। 50 অভাৰৰ 3খন খেল 21 ছেপ্টেম্বৰৰ পৰা পুডুচেৰীত আৰম্ভ হ'ব আৰু 2খন 4দিনীয়া খেল একে মাহৰ 30 তাৰিখৰ পৰা চেন্নাইত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।